এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ আজি ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী, সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত মুখ্যমন্ত্ৰীৰ দশম অসম আৰক্ষী বেটেলিয়নৰ প্ৰস্তাৱিত চৌহদৰ ভূমি পৰিদৰ্শন, ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইৰ আজি ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ, দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱ অধিক জাগ্ৰত কৰাৰ বাবে আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ কাইলৈৰ পৰা 10 দিন ব্যাপী বিশেষ কাৰ্যসূচী, আৰু বিহাৰত অনুষ্ঠিত সপ্তম খেলো ইণ্ডিয়া মহোৎসৱত অসমৰ সৰ্বাধিক পদক জয়ৰ নতুন অভিলেখ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি 11 দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী অব্যাহত আছে। অসম প্ৰদেশ বিজেপিয়ে আজি গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলৰ কৰ্মকৰ্তাসকলে হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনি দি এই যাত্ৰাত অংশ লয়। ত্ৰিৰংগ যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অপাৰেচন সিন্দুৰৰ জৰিয়তে সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰিছে। ৰাজ্যবাসীক ত্ৰিৰংগ যাত্ৰাৰ অংশীদাৰ হৈ সেনাবাহিনীৰ এই বিক্ৰমক উদযাপন কৰিবলৈ তেওঁ আহান জনায়। এই কাৰ্যসূচীত অংশ লৈ দিলীপ শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁত পৰিকল্পনাৰে আক্ৰমণ কৰি সন্ত্ৰাসবাদীক শৰণ দিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ হৈছে।
টার্গেট করা নাই, ভারতবর্ষই কোনো মিলিটারি বেসক টার্গেট করা নাই, ভারতবর্ষই কেবল সন্ত্রাসবাদীক টার্গেট করেছে, সন্ত্রাসবাদী ক্যাম্পত টার্গেট করেছে। গতি ইয়ার প্রমাণ পাওয়া গেছে আজি নরেন্দ্র মোদী ডাঙরিয়ার বলিষ্ঠ নেতৃত্ব ভারত সুরক্ষিত আছে, ভারত সুরক্ষিত থাকিব। তিনিও সেনা বলর যে পরাক্রম শৌর্য বীর্য তারপর আমি ইতিমধ্যে গম পাইছো ভারতীয় সেনার শক্তি সামর্থ্য কিমান আছে। এই শক্তি সামর্থ্যর আজি আমি তার সন্মান জনাবর কারণে, তাকে শ্রদ্ধা জনাবর কারণে, ভারতীয় সৈন্যবলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন করার কারণে, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ কাৰণে আজি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি ত্ৰিৰংগ যাত্ৰা আমি আয়োজন কৰিছো। এই যাত্ৰা ক্ষান্ত নহয়। ভাৰতবৰ্ষৰ মাটিত যদি ভৱিষ্যতৰ দিনত যদি কোনো পাকিস্তানী কোনো সন্ত্ৰাসবাদী শক্তিয়ে যদি কোনো এজন নিৰীহ ভাৰতীয়ক যদি টাৰ্গেট কৰে, কোনো যদি ভাৰতৰ 1 ইঞ্চি মাটিকো টাৰ্গেট কৰে, ভাৰতবৰ্ষৰ সৈন্যবল, ভাৰতবৰ্ষৰ চৰকাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমি প্ৰতিগৰাকী ভাৰতীয় নাগৰিক ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু আছো।
ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীত সেনাবাহিনীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়াইও অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ সৈতে সংগতি ৰাখি সন্ধিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অপাৰেচন সিন্দুৰ তথা ভাৰতবৰ্ষৰ এই গৌৰৱময় ক্ষণ সন্দৰ্ভত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কাৰ্বি আংলঙৰ ডিফু চহৰত ডিফু ৰাষ্ট্ৰীয় সুৰক্ষা নাগৰিকৰ উদ্যোগত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছো, বিধায়ক বিদ্য সিং ইংলেঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও কৰ্মকৰ্তাই যাত্ৰাত অংশ লয়। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আৰু 18 মে'ত বুথ পৰ্যায়ত ত্ৰিৰংগ যাত্ৰা আৰম্ভ হ'ব। ৰাজ্যখনৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত প্ৰস্তাৱিত দশম অসম আৰক্ষী বেটেলিয়নৰ আধুনিক প্ৰশিক্ষণৰ সুবিধাসম্পন্ন চৌহদৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কচুতলীত উচ্ছেদ চলাই 1000 বিঘা ভূমি মুক্ত কৰিছিল। প্ৰায় 100 বিঘা ভূমি সামৰি এই উচ্ছেদিত অঞ্চলটোত আৰক্ষী বেটেলিয়নৰ প্ৰশিক্ষণৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হ'ব। অহা ছমাহৰ ভিতৰত কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্ছেদিতসকল প্ৰকৃত ভাৰতীয় বুলি প্ৰমাণিত হলে নিজ ঠাইতে ভূমি প্ৰদান কৰা হ'ব। উচ্ছেদ অভিযানৰ পাছত পুনৰ মানুহ সংস্থাপিত কৰা দালালসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়। ইয়াৰ লগতে তেওঁ ৰাজ্যবাসীক দালালৰ চক্ৰত নপৰিবলৈ আহান জনায়।
কচুতলীত আপোনালোকে দেখিছে যে আমাৰ এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হলেও দুটা নিয়ম আছে। বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে, কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে। গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে, কিন্তু যিখিনি ট্ৰাইবেল পেলটেন ব্লক গঠন হওয়ার পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব। কচুতলিত প্রায় 1000 বিঘা মাটি এভিকশন কৰি ৰাখিব পাৰিছো, কিন্তু ইয়াত কিছুমান মাটি দালাল আছে, বারে বারে মানুহখিনিক মাটি আনে, গতিকে আমি মাটির দালাল খিনিকো NSA আমি এরেস্ট করে লম। যদি এই ধরনের ব্যবস্থা করে থাকে, কালি দুজন তিনজন এরেস্ট হয়েছে, কিন্তু দীঘলিয়াক এরেস্ট করব।
ন্যায়াধীশ ভূষণ রামকৃষ্ণ গাবাইয়ে আজি ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গাবাইক শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাবাইক কালি কাৰ্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ স্থলাভিষিক্ত হ'ব। তেওঁ অহা ছমাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। 2019 চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা গাবাই বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও 300টা গোচৰৰ সৈতে জড়িত আছিল। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীয়ে কেতবোৰ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি আকাশবাণী দিল্লী কেন্দ্ৰই পৰমবীৰ চক্ৰ লাভ কৰা দেশৰ বীৰ সেনানীসকলৰ বীৰগাথা কাইলৈৰ পৰা প্ৰতিখন বাতৰি বুলেটিনতে প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও কাইলৈৰ পৰা ইয়াৰ বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিব। ইয়াৰ উপৰি অহা 17 মে'ৰ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত, 18 মে'ৰ সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাতেও কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থলসেনাৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্চেল এ পি সিং আৰু নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অপাৰেচন সিন্ধুৰ সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে সেনাবাহিনীৰ জোৱানসকলৰ বীৰত্ব আৰু আত্মোৎসৰ্গাৰ মনোভাৱক প্ৰশংসা কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ যুঁজখনত সেনাবাহিনীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰ চীনৰ এনেধৰণৰ কাৰ্য মুঠেও গ্ৰহণযোগ্য নহয় আৰু ই ভাৰতৰ সুসংহত আৰু সিদ্ধান্তবাদী স্থিতিৰ সম্পূৰ্ণ বিপৰীত বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশ যে ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ আৰু আগলৈ হৈ থাকিব, সেই স্পষ্ট আৰু ধ্ৰুৱসত্যক এখন দেশৰ অযুক্তিকৰ নামাকৰণে সলনি কৰিব নোৱাৰে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 58 লোকক গ্ৰেপ্তাৰ কৰিছে। কালি শোণিতপুৰ আৰক্ষীয়ে শুকুৰ আলী আৰু ফজল আলী নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ড শৰ্মাই উল্লেখ কৰে। কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যৰ 4-দিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লি মিজোৰামত উপস্থিত হৈছে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ লগতে ভালেমান প্ৰকল্প উদ্বোধন কৰিব। তেওঁ ভালেসংখ্যক কৃষক তথা হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত 29 মে'ত দেশজুৰি আৰম্ভ হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যসমূহৰ সহযোগিতা সম্পৰ্কেও আলোচনা কৰিব। কাইলৈ শ্ৰীচৌহানে মিজোৰামত কৃষি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি দুপৰীয়াৰ ভাগত নাগালেণ্ডৰ জুলুকিস্থিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন মুকলি কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষিমন্ত্ৰী আৰু সাংসদসকলৰ সৈতে মত বিনিময় কৰিব। 17 মে'ত চৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই বছৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, বিত্তীয় সাক্ষৰতা আৰু সাংকেতিক ভাষা এই তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আই আই টি গুৱাহাটীৰ সঞ্চালকৰ উপস্থিতিত আই আই টি গুৱাহাটীত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে তিনিদিনীয়া আৱাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যপুথি উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এই পাঠ্যপুথি যুগুতাই উলিওৱাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে আই আই টি গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ শলাগ লয়। বাতৰি পৰৱৰ্তী অংশখনক অৰুণিমাৰ পৰা।
ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বিধায়ক আমিনুল ইছলামক আজি পুনৰ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত বিধায়কজনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত যোৱা 29 এপ্ৰিলত বিধায়কজনক নগাঁও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বিধায়ক ইছলামক আজি আদালতে জামিন প্ৰদান কৰে যদিও ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাজ্য চৰকাৰে অহা 15 আগষ্টৰ ভিতৰত আৰু 10খন সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত এই সমজিলা কেইখন গঠন কৰা হ'ব। সমজিলা কেইখন হৈছে বকো ছয়গাঁও, পলাশবাৰী, ৰঙাপাৰা, বৰচলা, মৰিয়নি, তিয়ক, মাকুম, ডিগবৈ, ধলাই আৰু দুধনৈ। প্ৰশাসন ব্যৱস্থাক সুশৃংখলিত কৰি জনসাধাৰণ কেন্দ্ৰিক সেৱাসমূহ কম সময়ৰ ভিতৰতে উপলভ্য কৰোৱাৰ লক্ষ্যৰে পূৰ্বে 39খন সমজিলা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আঁচনিখনৰ অধীনত নতুনকৈ 3600তকৈ অধিক হিতাধিকাৰীক সুবিধা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিখনৰ পৰা এতিয়ালৈকে 43,000 চৰকাৰী কৰ্মচাৰী লাভান্বিত হৈছে আৰু 624 কোটি টকাৰ ৰাজসাহায্য মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত বজ্ৰপাতৰ ফলত বিগত দুদিনত দুজন লোকে প্ৰাণ হেৰুৱাইছে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচু থানাৰ অধীনৰ চাংৰে চেনাৰ গাঁৱত যোৱাকালি বিয়লি অহা ধুমুহা বৰষুণৰ সময়ত বজ্ৰ পৰি তাৰা ইণ্টিকি নামৰ এগৰাকী 14 বছৰীয়া কিশোৰীৰ মৃত্যু হয়। ইপিনে শ্ৰীভূমি জিলাৰ হাছানপুৰত আজি বজ্ৰ পৰি এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয়। মৃত ছাত্ৰীগৰাকী হাছানপুৰৰ 4 নম্বৰ ৱাৰ্ডৰ জাহিদা পাৰ্বিন বুলি চিনাক্ত কৰা হৈছে। বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। স্বাস্থ্যজনিত কাৰণত 17 মে'ত পৰাগ কুমাৰ দাস স্মৃতি দিৱসৰ পৰিৱৰ্তে 18 মে'ত উদয়াদিত্য ভৰালীক তেওঁৰ বাসগৃহত এই বঁটা প্ৰদান কৰা হ'ব। তেতিয়াৰ কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৰালীয়ে দীৰ্ঘদিন ধৰি কেইবাখনো বাতৰি কাকতত নিয়মীয়াকৈ লেখামেলা কৰি আহিছে। তেওঁ অসমীয়া প্ৰতিদিন কাকতত পৃষ্ঠভূমিৰ চিনাকি শিৰোনামেৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়ন সৃষ্টি কৰিছিল আৰু পৰৱৰ্তী সময়ত এই কাকতখনতে প্ৰাসংগিক পাণ্ডুলিপি শিতানেৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় তথ্যসহ যুক্তিনিষ্ঠ বিশ্লেষণেৰে চিন্তাৰ বাট মোকলাইছিল। অধ্যাপকগৰাকীয়ে এগৰাকী সফল গল্পকাৰ হিচাপে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। ভৰালীয়ে বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত অসমত নতুন দিশৰ সন্ধান দিছে। ৰাজ্য চৰকাৰে স্পৰ্শকাতৰ অঞ্চলসমূহত বান খহনীয়া প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। বান আৰু খহনীয়া প্ৰতিৰোধী কামসমূহ সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠৰ অসম জলভৱনত বিভাগীয় বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত তেওঁ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ অসমৰ অধীনত বিভিন্ন স্থানত চলি থকা কাম কাজসমূহৰ বুজ লয়। অসমে বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱত সৰ্বাধিক পদক জয়ৰ নতুন অভিলেখ গঢ়িছে। অসমে কাইলৈ সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত 10টা সোণ, 5টা ৰূপ আৰু 10টা ব্ৰঞ্জসহ মুঠ 25টা পদকেৰে বহিৰাজ্যত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। অসমে আজি 2টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাজদীপ দাসে লৰাৰ থাংটাৰ ফুনাবাৰ 60 কিলোগ্ৰাম ওজন শাখাত আৰু প্ৰণয় দাসে 56 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক হস্তগত কৰে। ৰেণুকা দেৱী আৰু মেমুলা দেৱীয়ে এই শিতানৰ ছোৱালীৰ শাখাত ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। একেদৰে নিৰ্মাণজ্যোতি গগৈয়ে বক্সিঙৰ লৰাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমিফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। লৰাৰ ৰোড চাইক্লিঙৰ 80 কিলোমিটাৰ শাখাত ৰাজ্যৰ ৰূপজ্যোতি কটকীয়ে 2 ঘণ্টা 14 মিনিট 49.571 ছেকেণ্ডত ৰেচ সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত 7টা পদক লাভ কৰা অসম দলৰ ৰাণাৰ্ছ আপ ট্ৰফী প্ৰদান কৰা হয়। দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীয়ে কৰা ত্যাগৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ আজি ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী। সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত মুখ্যমন্ত্ৰীৰ 10ম অসম আৰক্ষী বেটেলিয়নৰ প্ৰস্তাৱিত চৌহদৰ ভূমি পৰিদৰ্শন। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইৰ আজি ভাৰতৰ 52সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ। দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱ অধিক জাগ্ৰত কৰাৰ বাবে আকাশবাণী বাতৰি সেৱা বিভাগৰ কাইলৈৰ পৰা 10 দিন ব্যাপী বিশেষ কাৰ্যসূচী। আৰু বিহাৰত অনুষ্ঠিত সপ্তম খেলো ইণ্ডিয়া মহোৎসৱত অসমৰ সৰ্বাধিক পদক জয়ৰ নতুন অভিলেখ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।